قال له صاحبه وهو يحاوره أكفرت بالذي خلقك من تراب ثم من نطفة ثم سواك رجلا
يار উত্তৰত তার বন্ধুজনে বিতর্কমূলকভাৱে তাক কলে তুমি সেই সত্তাৰ লগত কুফৰি কৰিছা নেকি যিজনে তোমাক সৃষ্টি কৰিছে মাটিৰ পৰা আৰু তাৰ পিছত বীজৰ পৰা আৰু তাৰ পিছত তোমাৰ পূৰ্ণাংগ পুৰুষ আকৃতি দান কৰিছে।